তিমোথেয়র প্রতি প্রথম পত্র অধ্যায় এক। আমার ত্রাণকর্তা ঈশ্বরর আর আশাভূমি খ্রিস্ট যীশুর আজ্ঞার দরে খ্রিস্ট যীশুর নিযুক্ত পাচনী পৌল, বিশ্বাসত থকা মোর প্রকৃত পুত্র তিমোথেয়র সমীপলৈ, পিতৃ ঈশ্বর আর আমার প্রভু খ্রিস্ট যীশুর পরা অনুগ্রহ, দয়া আর শান্তি তোমালৈ হোক। মই মাকিদোনিয়ালৈ যাত্রা করা কালত তোমাক যেনেকৈ আদেশ দিছিলো তেনেকৈ এতিয়াও দিছো, তুমি ইফিসত থাকি অমুকাহতক এনে আজ্ঞা দিয়া যে তেওঁবিলাকে যেন বিভিন্ন শিক্ষা নিদিয়ে আর গল্পত আর সীমাহীন বংশাবলীত মনোযোগ নকরে, সেইবোৰে বাদ বিবাদ উৎপন্ন করে, কিন্তু ঈশ্বরের ঘরগিরির যি বাব বিশ্বাস সম্বন্ধীয় তার পক্ষে উপকারী নহয়। কিন্তু যি প্রেম, সুচি হৃদয়, উত্তম বিবেক আর অকল্পিত বিশ্বাসের পর উৎপন্ন, সেই আজ্ঞার উদ্দেশ্য। এইবোৰৰ পৰা কোনো কোনো এফলিয়া হৈ গৈ অনর্থক কথার নিমিত্তে বিপথে গল। তেওঁবিলাকে যি কয় আর যিহর বিষয়ে দৃঢ় নিশ্চয়ের কথা কয় তাক নুবুজিও বিধানের অধ্যাপক হবলৈ ইচ্ছা করে। কিন্তু বিধান যে উত্তম ইয়াক আমি জানো, তথাপি বিধান যে ধার্মিকর নিমিত্তে নহয় কিন্তু অধর্মী, অবাধ্য, ভক্তিহীন আর পাপী, অপবিত্র আর ধর্মনিন্দক, পিতৃবোধী, মাতৃবোধী, নরবোধী, ব্যভিচারী, পুংমৈথুনী, মানুহ বিক্রি করোতা, মিছলিয়া, মিছা শপতকারী, এই সকলরে নিমিত্তে আর মোর হাতত গটাই দিয়া পরম ধন্য ঈশ্বরের গৌরবর প্রকাশক শুভবার্তার দরে নিরাময় শিক্ষার বিপরীত আন কিবা আছে যদি তেন্তে তারও নিমিত্তে যে স্থাপিত হয় ইয়াকে জানি বিধান অনুসারে ব্যবহার করিলেহে উত্তম হয়। যি জনাই মোক শক্তি দিলে আমার সেই প্রভু খ্রিস্ট যীশুর অনুগ্রহ স্বীকার করছো, কিয়নো যদিও মই নিন্দক, তারণাকারী আর গর্বী আছিল, তথাপি তেও মোক বিশ্বাসী জ্ঞান করি পরিচর্যা পদত নিযুক্ত করিলে। কিন্তু নুবুঝি অবিশ্বাসর বশত সেই সকল কর্ম করেছিল, এই কারণে মই দয়া পালো। আর খ্রিস্ট যীশুর সম্বন্ধীয় যে বিশ্বাস আর প্রেম, তারে সৈতে আমার প্রভুর অনুগ্রহ অতিশয় অধিক রূপে বাড়িল। পাপী লোকর পরিত্রাণ করিবর কারণে যীশুখ্রিস্ট যে জগতলে আহিল এই কথা বিশ্বাসযোগ্য আর সকলে গ্রাহ্য করিবর যোগ্য। সেই পাপী সকলের মাজত ময়ে প্রধান, কিন্তু যিবিলাকে অনন্ত জীবনের নিমিত্তে তেওঁত বিশ্বাস করিব তেওঁবিলাকৰ আর্হির অর্থে যীশুখ্রিস্টে তেওঁর সকল চির সহিষ্ণুতা প্রধান যি ময় মোত যেন প্রকাশ করে, এই কারণে মই দয়া পালো। এতিয়া চিরস্থায়ী রজালৈ অর্থাৎ অক্ষয়, অদৃশ্য আর একমাত্র ঈশ্বরলৈ মর্যাদা আর গৌরব সদা সর্বদাই হোক, আমেন। হে পুত্র তিমোথেয়, তুমি বিশ্বাস আর উত্তম বিবেক রাখি তোমার বিষয়ে যি যি ভাববাণী পূর্বে হই গল সেইবোৰত যেন সেই উত্তম যুদ্ধেরে যুদ্ধ করা, এই কারণে সেই ভাববাণীর দরে মই তোমাক সেই আজ্ঞা সমর্পণ করে দিছো। কোনো কোনোয়ে সেই বিশ্বাস আর উত্তম বিবেক ত্যাগ করাত তেওঁবিলাকর বিশ্বাসরূপ নৌকা ভগ্ন গল। তেওঁবিলাকর মাজত হুমি নাই আর আলেকজান্ডার, সেই দুজনে নিন্দা নকৰিবলৈ যেন শিকে, এই কারণে মই তেওঁলোকক শয়তানৰ হাতত সমর্পণ করিল। প্রথম তিমোথেয় অধ্যায় ২। মই প্রথমতে এই আদেশ দিছো যে সকল মানুহবিলাকর কারণে বিশেষকৈ আমি যেন সকল ভক্তি আর ধীরতাত নির্বিঘ্ন আর শান্ত জীবন যাপন করিম, তার কারণে রজা সকলর আর ওখ পদ পোয়া সকলের অর্থে নিবেদন, প্রার্থনা, অনুরোধ আর ধন্যবাদ করা হোক। এই আমার ত্রাণকর্তা ঈশ্বরের সাক্ষাতে উত্তম আর গ্রহণীয়। তেওঁর ইচ্ছা এই যে সকল মানুহে যেন পরিত্রাণ আর সত্যর জ্ঞান পায়, কারণ ঈশ্বর এজনা আর তেওঁরে মানুহরে মাজত মধ্যস্থও এজনা। তেওঁ মনুষ্য খ্রিস্ট যীশু। তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে। এই সাক্ষ্য ঠিক ঠিক সময়ত দিবলগীয়া। তাৰ কাৰণে মই ঘোষণাকাৰী আৰু পাচনী। ইয়াক মই সত্য কৈছো, মিছা নকওঁ। বিশ্বাসত আৰু সত্যত পৰজাতিবিলাকৰ শিক্ষক নিযুক্ত হলো। এতেকে পুৰুষবিলাকে ক্ৰোধ আৰু বাদ বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা। সেইদৰে তিৰোতাবিলাকে হুলাজ আৰু হুবোধৰে সৈতে পৰিপাটি পোচাকেৰে নিজক ভূষিত কৰক। চেলাপতা চুলি, সোণ, মুকুতা আৰু বহুমূল্য বস্ত্ৰেৰে নহয়, কিন্তু ঈশ্বৰ ভক্তি স্বীকাৰ কৰা তিৰোতাবিলাকৰ যোগ্য সৎকৰ্মেৰে ভূষিত কৰক। তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ শান্তভাৱে শিক্ষা লওক। শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ, কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ। কিয়নো প্ৰথমে আদম, পাছতে হাৱাক নিৰ্মাণ কৰা হৈছিল। আৰু আদমক ভুলোৱা নহ'ল, কিন্তু তিৰোতাক ভুলোৱা হলত অপৰাধত পৰিল। তথাপি তেওঁ সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব, কিন্তু সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকিলেহে পাব। প্ৰথম তিমঠিয় অধ্যায় তিনি। কোনোৱে যদি অধ্যক্ষ পদলৈ আকাংক্ষা কৰে, তেন্তে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য। এতেকে অধ্যক্ষ অনিন্দনীয়। এজনী তিৰোতাৰ স্বামী পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুণ আৰু মদপি বা প্ৰহাৰক নহৈ ক্ষান্ত স্বভাৱী, নিৰ্বিৰোধী, নিৰ্লোভী, নিজৰ ঘৰৰ বিলাকক উত্তমৰূপে শাসন কৰা আৰু সম্পূৰ্ণ ধীৰতাৰে নিজৰ সন্তানবিলাকক বশত ৰখা লোক হ'ব লাগে। কিন্তু কোনোৱে যদি নিজৰ ঘৰৰবিলাককে শাসন কৰিব নাজানে, তেন্তে তেওঁ কেনেকৈ ঈশ্বৰৰ মণ্ডলী তত্বাৱধান কৰিব? আৰু অহংকাৰ ৰূপ ধোঁৱাত ধোঁৱা কোৱা লাগি চয়তানৰ দণ্ডাজ্ঞাত যেন নপৰে, এই কাৰণে নতুন শিষ্য হ'ব নালাগে। তাত বাজে নিন্দা যেন নাপায় আৰু চয়তানৰ ফান্দত যেন নপৰে, এই কাৰণে বাহিৰা লোকৰ পৰাও উত্তম সাক্ষ্য পোৱা লোক হ'ব লাগে। সেইদৰে পৰিচাৰকবিলাকো দুতলীয়া বা বহু দ্ৰাক্ষৰসত আসক্ত বা কুৎসিত লাভ বিচৰা লোক নহৈ ধীৰ লোক আৰু সুচী বিবেকত বিশ্বাসৰ নিগৰু তত্ত্ব ৰখা লোক হ'ব লাগে। প্ৰথমতে তেওঁবিলাকৰ পৰীক্ষা কৰা হওক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক। পৰিচাৰিকা তিৰোতাবিলাকো ধীৰ, নিৰপবাদক, পৰিমিত ভোগী আৰু সকলো বিষয়ত বিশ্বাসিনী হ'ব লাগে। পৰিচাৰিকাবিলাক এজনী এজনী তিৰোতাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু ঘৰৰবিলাকক উত্তমৰূপে শাসন কৰক, কিয়নো উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰাবিলাকে নিজলৈ উত্তম পদ আৰু খ্ৰীষ্ট যীশুৰ সম্বন্ধীয় বিশ্বাসত বৰ সাহ লাভ কৰে। মই অলপতে তোমাৰ তালৈ যাবলৈ আশা কৰিছো, কিন্তু যদি পলম কৰো, তেন্তে সত্যতাৰ স্তম্ভ আৰু ভিত্তিমূল স্বৰূপ যি ঈশ্বৰৰ গৃহ অৰ্থাৎ জীৱনময় ঈশ্বৰৰ মণ্ডলী, তাত তুমি কেনে আচাৰ ব্যৱহাৰ কৰিব লাগে তুমি তাকে জানিবৰ কাৰণে মই এইবোৰ কথা তোমালৈ লিখিছো। ভক্তিৰ নিগুৰ তত্ত্ব নিঃসংশয়ৰূপে মহান, তেওঁক মাংসত প্ৰকাশ কৰা হ'ল, আত্মাত ধাৰ্মিক বুলি গণা হ'ল, দূতবিলাকৰ দ্বাৰাই দেখা পোৱা গ'ল, পৰজাতিবিলাকৰ আগত ঘোষণা কৰা হ'ল, জগতত বিশ্বাস কৰা হ'ল, প্ৰতাপত তুলি নিয়া হ'ল। প্ৰথম তিমঠিয় অধ্যায় চাৰি। কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব, ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব। যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হল, এনে মিছলীয়াবিলাকৰ কপটৰ দ্বাৰাই এই ঘটিব। সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে আৰু বিশ্বাস কৰা আৰু সত্যক জনাবিলাকে ধন্যবাদেৰে সৈতে গ্ৰাহ্য কৰিবলৈ যি যি খোৱা দ্ৰব্য ঈশ্বৰে সৃজিলে তাৰ পৰা পৃথকে থাকিবলৈ আজ্ঞা দিয়ে। কিন্তু ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম। ধন্যবাদেৰে গ্ৰাহ্য কৰিলে বাক্য একোৱেই অগ্ৰাহ্য নহয়, কিয়নো ঈশ্বৰ আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়। এই সকলো কথা ভাইবিলাকৰ মনত লগাকৈ ক'লে, তুমি যি বিশ্বাস আৰু উত্তম শিক্ষাৰ অনুগামী হলা তাৰ বাক্যেৰে প্ৰতিপালিত হৈ খ্ৰীষ্ট যীশুৰ উত্তম পৰিচাৰক হবা। কিন্তু ধৰ্মনিন্দাযুক্ত আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প কথাত মন নিদি ভক্তিত নিপুণ হবলৈ অভ্যাস কৰা, কিয়নো শাৰীৰিক নিপুণতাৰ অভ্যাস অলপ বিষয়ত লাভজনক, কিন্তু ভক্তি সকলো বিষয়তে লাভজনক, কাৰণ সেই বৰ্তমান আৰু ভৱিষ্যত জীৱনৰো প্ৰতিজ্ঞাযুক্ত। এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰাহ্য কৰিবৰ যোগ্য, কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণ কৰোঁ, কাৰণ যি ঈশ্বৰ সকলো মানুহৰ বিশেষকৈ বিশ্বাস কৰাবিলাকৰ ত্ৰাণকৰ্তা হয়, আমি সেই জীৱনময় ঈশ্বৰত ভৰসা কৰিলো। তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা। তোমাৰ অলপ বয়সক হেয় জ্ঞান কৰিবলৈ কাকো নিদিবা, কিন্তু তুমি বাক্যত আচাৰ ব্যৱহাৰ, প্ৰেম, বিশ্বাস আৰু শুদ্ধতাত বিশ্বাস কৰাবিলাকৰ আৰ্হি হোৱা। মই নাযাওঁ মানে তুমি পঢ়াত উদগণিত আৰু শিক্ষা দিয়াত মনোযোগ কৰা। বৃদ্ধ সমাজে হাত দিওঁতে তাৰে সৈতে ভাববাণীৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ তোমাক দিয়া হল, তোমাৰ অন্তৰত থকা সেই বৰ অৱহেলা নকৰিবা। আৰু সকলোৰে আগত তোমাৰ বৃদ্ধি যেন প্ৰকাশিত হয়, এইকাৰণে এইবোৰ কথাত মনোযোগ কৰা আৰু এইবোৰত ব্যস্ত থাকা। নিজৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সাৱধান হোৱা আৰু এইবোৰত থাকা, কিয়নো ইয়াকে কৰিলে তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা। প্ৰথম তিমঠিয় অধ্যায় পাঁচ। বৃদ্ধ লোকক নদবিয়াবা, কিন্তু তেওঁক পিতৃৰ নিচিনাকৈ, ডেকাবিলাকক ভাইৰ নিচিনাকৈ, বৃদ্ধাবিলাকক মাতৃৰ নিচিনাকৈ আৰু যুৱতীবিলাকক ভনীৰ নিচিনাকৈ সম্পূৰ্ণ শুদ্ধতাৰে বিনয় কৰিবা। যিবিলাক স্বৰূপেই বিধৱা, সেই বিধৱাবিলাকক সমাদৰ কৰা। কিন্তু যদি কোনো বিধৱাৰ সন্তান সন্ততি থাকে, তেন্তে তেওঁবিলাকে প্ৰথমে নিজৰ ঘৰৰবিলাকক ভক্তি কৰিবলৈ আৰু নিজ পিতৃ মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এই ঈশ্বৰৰ সাক্ষাতে গ্ৰহণীয়। কিন্তু যিজনী স্বৰূপেই বিধৱা আৰু অনাথ, সেইজনীয়ে ঈশ্বৰত ভৰসা ৰাখি ৰাতিয়ে দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকে। কিন্তু যিজনী ইন্দ্ৰিয় সুখত মগ্ন থাকে, সেইজনী জীয়াই থাকোঁতেই মৰা। তেওঁবিলাক অনিন্দনীয় হবলৈ এইবোৰ কথা আজ্ঞা কৰা। কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু অবিশ্বাস কৰা লোকতকৈও অধম। যিজনী তিনিকুৰি বছৰতকৈ কম বয়সীয়া নহয় আৰু এক স্বামীৰ ভাৰ্যা আছিল আৰু নানা সৎকৰ্মত সুখ্যাতি পালে, অৰ্থাৎ সেইজনীয়ে যদি সন্তানবিলাকক লালন পালন কৰিছিল, আলহী সুধিছিল, পবিত্ৰবিলাকৰ ভৰি ধুৱাইছিল, ক্লেশ পোৱাবিলাকৰ উপকাৰ কৰিছিল আৰু সকলো সৎকৰ্মৰ অনুগামী আছিল, তেন্তে তেনেকুৱা লোক বিধৱা বুলি গণিত হওঁ। কিন্তু যুৱতী বিধৱাবিলাকক গ্ৰহণ নকৰিবা, কিয়নো তেওঁবিলাকে খ্ৰীষ্টৰ বিৰুদ্ধে ইন্দ্ৰিয় সুখাভিলাষিনী হোৱাত বিয়া হবলৈ ইচ্ছা কৰে। তাতে প্ৰথম বিশ্বাসত বিশ্বাসঘাতিনী হোৱাত তেওঁবিলাকলৈ দণ্ডাজ্ঞা হয় আৰু সেই একে সময়তে তেওঁবিলাকে ঘৰে ঘৰে ভাঙা সৰুপা হয়। কেৱল সেয়ে নহয়, টুটকীয়া আৰু লোকৰ বন চোৱা হৈ অনুচিত কথা ক'বলৈ শিকে। এতেকে মোৰ আজ্ঞা এই, যুৱতী বিধৱা বিয়া হওক, সন্তান উৎপন্ন কৰক, গৃহিণীৰ কৰ্ম কৰক আৰু তিৰস্কাৰৰ অৰ্থে বিপক্ষক কোনো চল নিদিয়ক, কিয়নো এতিয়াও কোনো কোনো চয়তানৰ পাছত বিপথে গ'ল। যাতে মণ্ডলীয় স্বরূপ বিধবারহে উপকার করিব পারে। তার কারণে বিশ্বাস করা কোনো জনীৰ বিধবা থাকিলে তেওঁবিলাকৰ উপকাৰ কৰক, মণ্ডলী ভাৰগ্ৰস্ত নহওঁ। যি বৃদ্ধ লোকে উত্তমৰূপে শাসন কৰে, বিশেষকৈ যিবিলাকে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁবিলাক দুগুণ সমাদৰৰ যোগ্য পাত্ৰ বুলি গণিত হওক। কিয়নো শাস্ত্ৰে কৈছে, মৰণা মাৰোতে গৰুৰ মুখত মুখৰা নাবান্ধিবা আৰু বনোৱা নিজ বেচৰ যোগ্য। বৃদ্ধ লোকৰ বিৰুদ্ধে অপবাদ দুই তিনি সাক্ষী নহলে গ্ৰাহ্য নকৰিবা। আনবিলাকে যেন ভয় কৰে, এইকাৰণে পাপ কৰাবিলাকক সকলোৰে আগত অনুযোগ কৰিবা। ঈশ্বৰ, খ্ৰীষ্ট যীশু আৰু মনোনীত দূতবিলাকৰ সাক্ষাতে মই তোমাক এই দৃঢ় আজ্ঞা দিছো যে সম্পূৰ্ণকৈ শুনি বুজি নোলোৱাকৈ বিচাৰ নকৰি, এইবোৰ বিধি পালন কৰি পক্ষপাতেৰে একো নকৰিবা, কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু পৰৰ পাপৰ ভাগি নহবা, নিজকে সুচি কৰি ৰাখিবা। তোমাৰ উদৰৰ আৰু ঘনে ঘনে হোৱা দুৰ্বলতাৰ কাৰণে অকল পানী আৰু নাখাই কিছু কিছু দ্ৰাক্ষাৰস ব্যৱহাৰ কৰা। কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ পথত অগ্ৰগামী হয়, আৰু কোনো কোনোৰ পাপ তেওঁবিলাকৰ অনুগামী হয়। সৎকৰ্মবোৰো সেইৰূপ সুস্পষ্ট, আৰু যি অন্যৰূপ সেইবোৰক গুপ্ত ৰাখিব নোৱাৰি। প্ৰথম তিমঠিয় অধ্যায় ছয়। ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, এইকাৰণে যুৱলীৰ অধীন হোৱা দাসবিলাকে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰৰ যোগ্য জ্ঞান কৰক। আৰু যিবিলাকৰ বিশ্বাস কৰা প্ৰভু আছে, তেওঁলোকে তেওঁবিলাক ভাই হোৱা হেতুকে তেওঁবিলাকক হেয় জ্ঞান নকৰক, কিন্তু তাতকৈ তেওঁবিলাকৰ দাস্যকৰ্ম কৰক। কাৰণ সদব্যৱহাৰৰ ফলভোগীবিলাক বিশ্বাসকাৰী আৰু প্ৰিয়। এইবোৰ কথা শিকোৱা আৰু বিনয় কৰা। কোনোৱে যদি বিভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় বাক্যত, অৰ্থাৎ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ বাক্যত আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়, তেন্তে তেওঁ অহংকাৰৰূপ ধোঁৱাত ধোঁৱা কোৱা লগা। তেওঁ একোকে নাজানে, কিন্তু বাদ বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগগ্ৰস্ত হল। সেইবোৰৰ পৰাই অসূয়া, বিবাদ, নিন্দা, শোভামনা আৰু মন ভ্ৰষ্ট হোৱা আৰু সত্যহীন হোৱা মানুহবিলাকৰ দ্বন্দ্বকাজিয়া উৎপন্ন হয়। এনেকুৱা লোকবিলাকে ভক্তিক লাভৰ উপায় বুলি ভাবে, কিন্তু সন্তোষৰ সহিত ভক্তি মহালাভৰ উপায় হয়। কিয়নো এই জগতলৈ আমি একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈও যাবও নোৱাৰো, কিন্তু আমাৰ অন্ন বস্ত্ৰ থাকিলে তাৰেই আমি সন্তুষ্ট হৈ থাকিম। কিন্তু যিবিলাকে ধনবন্ত হ'বলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে। সেইবোৰ এনেকুৱা যে মানুহবিলাকক সংহাৰত আৰু সৰ্বনাশত মগ্ন কৰে। ধন লোভেই সকলো মন্দৰ মূল, তালৈ আকাংক্ষা কৰি কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনাৰো শলাৰে নিজকেই সালিলে। কিন্তু হে ঈশ্বৰৰ মানুহ, তুমি এই সকলোৰে পৰা পলোৱা আৰু ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ এইবোৰক খেদি যোৱা। বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা, অনন্ত জীৱন ধাৰণ কৰা, তাৰ নিমিত্তেই তুমি আমন্ত্ৰিত হলা আৰু অনেক সাক্ষীৰ আগত সেই শ্ৰেষ্ঠতা স্বীকাৰ কৰিলা। সকলোৰে জীৱন দিওঁতে ঈশ্বৰৰ সাক্ষাতে, আৰু যিজনাই পন্তীয় পিলাতৰ আগত সেই উত্তম স্বীকাৰৰূপ সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীশুৰ সাক্ষাতেও মই তোমাক এই আজ্ঞা দিছো যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আবিৰ্ভাৱ নহয় মানে আদেশ নিষ্কলংক আৰু অনিন্দনীয়কৈ ৰাখিবা। যিজনাই ঠিক ঠিক সময়ত সেই আবিৰ্ভাৱ দেখুৱাব তেওঁ পৰম ধন্য আৰু একমাত্ৰ পৰাক্ৰমীজনা, ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, অমৰতাৰ একমাত্ৰ অধিকাৰী, অগম্য দীপ্তি নিবাসী। কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে। তেওঁৰ এই সমাদর আর অনন্ত পরাক্রম হয়। আমেন। যিবিলাক ইহলোকত ধনবন্ত তেওঁবিলাকক এই আজ্ঞা দিয়া যে তেওঁবিলাক উচ্চাকাঙ্ক্ষী নহওক আৰু তেওঁবিলাকে ধনৰ অনিশ্চয়তাত ভাৰসা নকৰি যি ঈশ্বৰে আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে সেই ঈশ্বৰত ভাৰসা কৰক। তেওঁবিলাকে সৎ কৰ্ম কৰি উত্তম কৰ্মৰূপ ধনত ধনবন্ত হওক, বিলাই দিবলৈ আৰু ভগাই ল'বলৈকো ইচ্ছুক হওক, প্ৰকৃত জীৱন ধাৰণ কৰিবলৈ পৰকালৰ নিমিত্তে নিজৰ অৰ্থে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক। হে তিমথিয়, তোমাৰ যি গতাই দিয়া হ'ল তাক পহৰা দি ৰাখা, আৰু ধৰ্ম নিন্দাযুক্ত বক বকনিৰ পৰা আৰু কল্পিত বিদ্যাৰ বিপৰীত বাক্যৰ পৰা বিমুখ হোৱা। কোনো কোনোৱে সেই বিদ্যাত গৰ্ব কৰি বিশ্বাসৰূপ পথৰ পৰা এফলীয়া হৈ গ'ল। তোমালোকৰ লগত অনুগ্ৰহ।